গুৱাহাটী কেন্দ্ৰৰ বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মাবৰুৱাই। ৰাজ্য চৰকাৰৰ 1,00,000 নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে কাইলৈ দিছপুৰৰ লোকসেৱা ভৱনৰ সন্মিলন কক্ষত শিক্ষা বিভাগৰ অধীনত 41গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদানৰ উদ্দেশ্যে নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। এই 41গৰাকী প্ৰাৰ্থীৰ ভিতৰত উচ্চ শিক্ষা সঞ্চালকালয়ত 22গৰাকী, কাৰিকৰী শিক্ষা সঞ্চালকালয়ত 12গৰাকী আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ 7গৰাকী প্ৰাৰ্থীৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষামন্ত্ৰী ডঃ ৰমেশ বেগুৱাও উপস্থিত থাকিব। উল্লেখযোগ্য যে চলিত বৰ্ষৰ 14 মাৰ্চ পৰ্যন্ত ৰাজ্য চৰকাৰে 97,454গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিছে। বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাৰ বাঢ়নী পানী প্ৰবাহ শুকাবলৈ লৈছে যদিও এতিয়াও ৰাজ্যৰ 21খন জিলাৰ প্ৰায় 8,40,000তকৈ অধিক লোক বানৰ কবলত আছে। ব্ৰহ্মপুত্ৰ বৰাককে ধৰি প্ৰধান প্ৰধান নদীসমূহৰ জলস্তৰ এতিয়া বিপদসীমাৰ ওপৰত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও 61টা ৰাজ্য চকৰ 1,705খন গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ কৰি আছে। এই বানত 29,000 হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। কালি ধেমাজি জিলাত বানৰ ফলত পুনৰ এজন লোকে প্ৰাণ হেৰুওৱা, শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 91লৈ বৃদ্ধি হৈছে। ৰাজ্য চৰকাৰে স্থাপন কৰা 221টা আশ্ৰয় শিবিৰত 37,000তকৈ অধিক লোকে আশ্ৰয় লৈ আছে। NDRF, SDRF, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱকসকলে বান ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ গুৱাহাটী কাৰ্যালয়ে সদৰি কৰা তথ্য অনুযায়ী পৰৱৰ্তী কেইঘণ্টামানত ৰাজ্যখনৰ চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লক্ষীমপুৰ, মাজুলী, শিৱসাগৰ, তিনিচুকীয়া, চিৰাং, বৰপেটা, বঙাইগাঁও, বিশ্বনাথ, দৰং, ধুবুৰী, ডিমা হাছাও, গোৱালপাৰা, কোকৰাঝাৰ, কামৰূপ আৰু কামৰূপ মহানগৰকে ধৰি ভালেকেইখন জিলাত মজুৰীয়া ধৰণৰ বৰষুণৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য বান ক্ষতিগ্ৰস্ত লোকসকলক সাৱধান হৈ থাকিবলৈ সতৰ্কতা জাৰি কৰা হৈছে। ইফালে বানত হোৱা ক্ষয় ক্ষতিৰ সঠিক মূল্যায়ন হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে অসমলৈ আৰ্থিক অনুদান প্ৰেৰণ কৰিব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। বাক্সা জিলাৰ বাৰাপেটা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি দিনজোৰা কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ খাৰিজা বিজনী পতদল শাখা সাহিত্য সভা বাৰ্ষিক অধিৱেশন আৰু সভ্য সমাৰোহ অনুষ্ঠিত হয়। অনুষ্ঠানত সাহিত্য সভা পতাকা উত্তোলনৰ পাছতে 3,50,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়টো বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে উদ্বোধন কৰে। সভাত অংশগ্ৰহণ কৰি ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে নৱনিৰ্মিত কাৰ্যালয়টো উন্নীতকৰণৰ বাবে অতিৰিক্ত 2,00,000 টকাৰ অনুদানৰ ঘোষণা কৰে। হোজাই সাগৰ বস্তিত থকা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় নৱনিৰ্মিত ভৱনৰ চৌহদত কবি গুৰুগৰাকীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। প্ৰতিমূৰ্তিটো উন্মোচন কৰি হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা সৌদ অসম ভাষিক সংখ্যালঘু মৰ্চাৰ অধ্যক্ষ শিলাদিত্য দেৱে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বহুমুখী ব্যক্তিত্বৰ বিষয়ে স্মৰণ কৰে। অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যসহ কেইবাগৰাকী অধ্যাপক আৰু হোজাই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অসম আৰক্ষীৰ এজন অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শকৰ বেংক একাউণ্টত ধন জালিয়াতিৰে আত্মসাত কৰাৰ গোচৰত আজি দিছপুৰ আৰক্ষীয়ে ষ্টেট বেংক অব ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰবন্ধক বলেনু হুছেইনক আটক কৰিছে। একেটা গোচৰতে আৰক্ষীয়ে ত্ৰিদীপ কলিতা নামৰ আন এজন লোককো আটক কৰে। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত উপ মহাপৰিদৰ্শক ভৱধৰ দত্তৰ বৰবাৰী শাখাত থকা বেংক একাউণ্টৰ পৰা 26,00,000 টকা গোপনে বিভিন্ন তাৰিখত অন্যান্য বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হৈছে। এই সম্পৰ্কে অৱগত হৈ শ্ৰীদত্তই দিয়া এজাহাৰৰ ভিত্তিত দিছপুৰ থানাত এটা গোচৰ পঞ্জীয়ন কৰা হয়। এই গোচৰৰ তদন্তত বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰবন্ধক গুণেনু হুছেইনে ইণ্টাৰনেট বেংকিঙৰ সহায় ধন জালিয়াতি কৰা তথ্য পোহৰলৈ আহে। অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শকজনৰ বেংক একাউণ্টৰ সৈতে ফোন নম্বৰ সংযোগ কৰি আৰু ইউজাৰ আই ডিৰ লগতে পাছৱৰ্ড সৃষ্টি কৰি বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰবন্ধকগৰাকীয়ে জালিয়াতি কৰিছিল। অভিযুক্ত হুছেইনে একেদৰে আন বহু লোকৰ ধন আত্মসাত কৰা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ টি20 ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি হাৰাৰে স্পৰ্টছ ক্লাবত অনুষ্ঠিত হৈছে। টছত জিকি জিম্বাবৱে ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। বাতৰি লিখা পৰলৈকে ভাৰতে 7 অভাৰত 3 উইকেটৰ বিনিময়ত 50 ৰাণ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। নমস্কাৰ।